আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ 74 বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া প্ৰথমখন টেষ্টৰ বাবে BCCI তথা অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টক দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে। সাংবাদিকক সম্বোধন কৰি অধিনায়ক ঋষভ পণ্টে এইদৰে কয়।
ফাৰ্ষ্টলি মই ইয়ে বলুঙ্গা কি ইয়ে গ্ৰাউণ্ড বহুত স্পেচিয়াল হে মেৰে হাৰ্ট মে। মানে ওৱান ডে ডেবিউ ইধৰ সে কৰা হে। আব টেষ্ট কেপ্টেনচি ফাৰ্ষ্ট মেচ মে ইধৰ সে কৰ ৰহা হুঁ। তো মেৰে লিয়ে হমেশা স্পেচিয়াল ৰহেগা অৰ আই ফিল পুৰে গুৱাহাটী কে লিয়ে স্পেচিয়াল হে বিকজ টেষ্ট মেচ হে ফাৰ্ষ্ট টাইম হ'ৰ হে। তো এক বৰ স্পেচিয়াল ফিলিং সবকো হে ইয়াহ পৰ আনে কি। And regarding the pitch, I think this wicket will play better. Definitely is a better wicket to bat on. Obviously, it will eventually turn after a few days, but it is going to be a good contest.
Guwahati Test-er babe bortomanoloi 20,000 ko odhik ticket bikri hua boli Assam Cricket Sanghai janibolai dise. Kailoi hoboligya cricket test match khonar babe Guwahati Janbahan cholacholor babe bishesh nirdesh jari kora hoise. সেই অনুসৰি কাইলৈ পুৱা 6 বজাৰ পৰা বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বি কে কাকতি পথ, এ কে আজাদ পথ, কুল বসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰাভৰলু পথ, বিৰুবাৰী পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ আৰু আৰ কে চি পথত কাইলৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। একেদৰে লাল গণেশ পথ আৰু কুল বসুমতাৰী পথো ওৱান ৱে কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱা, স্থানীয় লোক আৰু বিদ্যালয় বাহনৰ চলাচলত বাধা নাথাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি 4 বজা পৰ্যন্ত ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল সংগঠন তথা কেইবাগৰাকী ব্যক্তিসহ মুঠ 39খন শপতনামা তথা সাক্ষ্য গ্ৰহণ কৰে। ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজি অন্তিম দিনটোত শিলচৰৰ গৱেষক ছাত্ৰ অসীম হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, বজালীৰ এজন প্ৰাক্তন সৈনিকৰ লগতে প্ৰাঞ্জল শৰ্মা আৰু ঋত্বিক শইকীয়া নামৰ এজন লোকে শপতনামা দাখিল কৰে। ন্যায়িক আয়োগত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ ৰিতম সিঙে অন্তিমখন শপতনামা দাখিল কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডিব্ৰুগড় জিলাৰ চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ পাছত ক্ৰীড়া বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱা 7টা বছৰ অতিক্ৰম কৰাৰ পাছতো আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনোধৰণৰ অগ্ৰগতি লাভ নকৰাত ৰাজ্যপালগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। এই সন্দৰ্ভত অহা মাহৰ পৰা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ, নিযুক্তি, শিক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ সামৰি ৰাজভৱনত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতেই এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান বিশ্ববিদ্যালয়খনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ প্ৰায় 7খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। তিনিচুকীয়াত আজি 2টা ব্যৱসায়িক প্ৰতিষ্ঠানৰ 44 কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগত GST বিভাগে এটা বৃহৎ অভিযান চলায়। চহৰখনৰ DTS এণ্টাৰপ্ৰাইজ আৰু সবুজ পালৰ ব্যৱসায় প্ৰতিষ্ঠানত গুৱাহাটীৰ পৰা যোৱা এটা 8জনীয়া দলে এই অভিযান চলাই কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে। সকলো অভিযুক্তকে 26 নৱেম্বৰত গুৱাহাটীৰ কৰ ভৱনত উপস্থিত হবলৈ GST বিভাগৰ অভিযানকাৰী দলটোৱে জাননী জাৰি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰেন্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান 100 ৱাট শক্তিসম্পন্ন আন এটা ট্ৰেন্সমিটাৰৰ পৰা FM মোডত অনুষ্ঠানসূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত FM ট্ৰেন্সমিটাৰৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মাজনিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। 28 নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ শ্ৰোতাসকলে সকলো FM কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধানে জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05